এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে উজনি অসমৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। লখিমপুৰ, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। নিপকোৱে ৰঙা নদীৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। গহপুৰত ডুবিয়া নৈৰ বাঢ়নী পানীয়ে মথাউৰিৰ এটা অংশ খহাই পেলোৱাত কেইবাখনো গাঁও বানৰ কবলত পৰিছে। হোজাই জিলা আয়ুক্তগৰাকীয়ে আজি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰ স্থাপন কৰা সন্দৰ্ভত পৰ্যালোচনা কৰে। পিলি আৰু বৰাপানীৰ বাঢ়নী পানীয়ে কামপুৰৰ কচুৱাৰ বিভিন্ন অঞ্চল প্লাবিত কৰিছে। গোলাঘাট জিলাৰ নুমলীগড়ত কালিয়নি নৈৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ বাতৰি পোৱা গৈছে। ধাৰাষাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ গুইজানৰ নতুন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ডিব্ৰুগড় জিলাৰ চাবু আৰু পূব ডিব্ৰুগড় ৰাজহচক্ৰৰ চাৰিখন গাঁও বানৰ কবলত পৰিছে। মাজুলীৰ বীৰনাবাৰী গাঁৱৰ ঠেকেলানী বিলৰ পাৰৰ কেইবাবিঘা বড়ো ধানৰ খেতি বানে বুৰাই পেলাইছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত খেতিপথাৰ জলমগ্ন হৈ পৰিছে। অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ জোনাইত বিকশিত কৃষি সংকল্প অভিযানৰ কাৰ্যসূচীত অংশ লৈ কৃষকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ আধুনিক সংস্কাৰৰ বিষয়ে উল্লেখ কৰি কৃষি কাৰ্যত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰাত গুৰুত্ব আৰোপ কৰে। তদুপৰি চৰকাৰী আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰিবলৈ কৃষকসকলক সহযোগিতা আগবঢ়াবৰ বাবে তেওঁ আহ্বান জনায়। অহা 12 জুনলৈকে জিলাখনৰ 52টা স্থানত হ'বলগীয়া এই অভিযানত অংশ ল'বলৈ সকলো কৃষকক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে এই অভিযানত অংশগ্ৰহণকাৰী কৃষি বিজ্ঞানী, বিশেষজ্ঞ, বিভিন্ন বিভাগৰ বিষয়া আৰু প্ৰগতিশীল কৃষকৰ দলে কৃষিৰ আধুনিক প্ৰযুক্তি, দক্ষতা আৰু বিজ্ঞানভিত্তিক পৰিচালনা পদ্ধতিৰ বিষয়ে সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছে। যোৰহাট জিলাতো বিকশিত কৃষি সংকল্প অভিযানৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ কলিয়াপানীত থকা কৃষি বিজ্ঞান কেন্দ্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই এই অভিযানৰ শুভাৰম্ভ কৰে। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসন, কৃষি, মীন আৰু পশুপালন বিভাগৰ সহযোগত জিলাখনৰ পূব লাহিং গাঁও পঞ্চায়তত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও কৃষি বিশেষজ্ঞই ভাষণ দিয়ে। ধপাত সেৱনৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰি ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। ধেমাজি, লখিমপুৰ, গোলাঘাট, শিলচৰ আৰু হোজাই জিলাত ধূমপান বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। ধেমাজিত ধূমপান বিৰোধী দিৱস উপলক্ষে এটা সজাগতা সমদল উলিওৱা হয়। বাটৰ নাট প্ৰদৰ্শন কৰিও ধপাতজাতীয় সামগ্ৰীৰ ভয়াৱহতা সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণৰ পৰা এই দিৱস উপলক্ষে সজাগতা সমদল উলিওৱা হয়। সমদলত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলৰ লগতে কৰ্মচাৰী, GNM, আশাকৰ্মী আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সজাগতা সমদলৰ পাছত গোলাঘাট নগৰত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বিশ্ব ধপাত বিৰোধী দিৱসৰ অংশ হিচাপে মেৰাপানী জাতীয় বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আইনী সেৱা কৰ্তৃপক্ষৰ সহযোগিতাত অনুষ্ঠিত এই সভাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলাৰ নাজিৰাত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলেছিছ ইউনিট উদ্বোধন কৰে। নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত এই ইউনিটটো উদ্বোধন কৰা হয়। এই ডায়েলেছিছ কেয়াৰ ইউনিটৰ জৰিয়তে নাজিৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণ উপকৃত হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। লেখিকা সংস্থা অসমে 2009 চনৰ পৰা আদৰ্শ মাতৃ লাৱণ্য হাজৰিকাৰ স্মৃতিত প্ৰদান কৰি অহা আদৰ্শ মাতৃ বঁটা চলিত বছৰৰ বাবে দুলীয়াজানৰ ৰীতা দত্তলৈ আগবঢ়োৱা হৈছে। গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অহা 29 জুনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ মালিনী গোস্বামীয়ে এই বঁটা প্ৰদান কৰিব। চৰাইদেউ জিলাৰ সোণাৰীত অসাধু চক্ৰই ৰাজহচক্ৰ কৰ্মচাৰীৰ নাম লৈ অনলাইন আবেদনৰ নামত ধন দাবী কৰা বিষয়টো ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই সকলোকে সতৰ্ক হৈ থাকিবলৈ চক্ৰ বিষয়াই আহ্বান জনাইছে। চক্ৰ বিষয়া চৈতালী ৰাণী দত্তই শেহতীয়াকৈ জাৰি কৰা জাননী অনুসৰি এনেধৰণৰ অসাধু লোকৰ অভিসন্ধিৰ পৰা হাত সাৰিবলৈ কোনো অচিনাকি লোকৰ সৈতে অনলাইন লেনদেন নকৰিবলৈ আহ্বান জনোৱা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।